এয়া আকাশবাণী। এতিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বছৰজোৰা বিশেষ স্মৃতিচাৰণ অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিয়ে বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে গীতটো স্মৰণ কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আজি দুদিনীয়া অসম ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হয়। বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে আৰু NSW অপেন স্কোৱাছ প্ৰতিযোগিতাত ভাৰতৰ ৰাথিকা সুথানথিৰা চিলনে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বছৰজোৰা বিশেষ স্মৃতিচাৰণ অনুষ্ঠানৰ শুভাৰম্ভ কৰে। তেওঁ লগতে এটা স্মাৰক ডাক টিকট আৰু মুদ্ৰাও মুকলি কৰে। শ্ৰীমোদীয়ে জনসাধাৰণে ৰাষ্ট্ৰীয় গীত পৰিৱেশন কৰা ভিডিঅ' আপলোড কৰিব পৰাকৈ বন্দে মাতৰম 150.in শীৰ্ষক এটা পৰ্টেলো মুকলি কৰে। জনসাধাৰণে এই পৰ্টেলত ৰাষ্ট্ৰীয় গীত পৰিৱেশনৰ ভিডিঅ' আপলোড কৰি প্ৰমাণ পত্ৰ লাভ কৰিব পাৰিব। এই উপলক্ষে আজি ৰাষ্ট্ৰীয় ৰাজধানীৰ ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত অংশ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বন্দে মাতৰম হৈছে এটা মন্ত্ৰ, এটা শক্তি, এটা সপোন তথা এটা সংকল্প। তেওঁ ৰাষ্ট্ৰীয় গীতটোৰ প্ৰশংসা কৰি কয় যে এই গীতে ভাৰত মাতাৰ প্ৰতি ভক্তি আৰু শ্ৰদ্ধাৰ প্ৰদৰ্শন কৰে, যিয়ে ইতিহাসক সোঁৱৰাই বৰ্তমানক আত্মবিশ্বাসেৰে ভৰাই তোলে আৰু ভৱিষ্যতৰ বাবে নতুন শক্তিৰ সঞ্চাৰ কৰে। তেওঁ সমূহীয়াভাৱে বন্দে মাতৰম পৰিৱেশন কৰাৰ প্ৰশংসা কৰি হৃদয়স্পৰ্শী এই অভিজ্ঞতাক শব্দৰে বৰ্ণনা কৰিব নোৱাৰি বুলি উল্লেখ কৰে। তেওঁ কয় যে বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে এই গীতটোৰ জৰিয়তে এখন স্বাধীন, একত্ৰিত আৰু সমৃদ্ধিশালী ভাৰতৰ বাবে আহ্বান জনাইছিল।
বন্দে মাতৰম কা মূল ভাৱ হে ভাৰত মা ভাৰতী, ভাৰত কি শাশ্বত সংকল্পনা, ৱো সংকল্পনা জিসনে মানৱতা কে প্ৰথম পহৰ সে খুদ কো ঘড়না শুরু কর দিয়া, জিসনে যুগোঁ যুগোঁ কো এক এক অধ্যায় কে রূপ মে পড়া, শূন্য সে শিখর তক উনকি যাত্রা আর শিখর সে পুনঃ শূন্য মে উনকা বিলয়, ভারত নে এ সব কুছ দেখা হ্যায়।
বংকিমচন্দ্ৰ চট্টোপাধ্যায়ৰ আনন্দ মঠ গ্ৰন্থখনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰে এই গ্ৰন্থখনক কেৱল এখন উপন্যাস নহয় বৰং এয়া এখন স্বাধীন ভাৰতৰ সপোন বুলি উল্লেখ কৰিছিল। উপন্যাসখনৰ প্ৰতিটো শব্দই গভীৰ অৰ্থ বহন কৰে। প্ৰধানমন্ত্ৰীয়ে বন্দে মাতৰম গীতটো প্ৰতিটো যুগতে প্ৰাসংগিক বুলি উল্লেখ কৰে। আজিৰ অনুষ্ঠানত দিল্লীৰ উপ ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনা, কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই অংশগ্ৰহণ কৰে। শ্ৰীশেখাৱতে তেওঁৰ ভাষণত কয় যে বন্দে মাতৰম গীতটোৱে স্বাধীনতা যুঁজাৰুসকলৰ মনত বিদ্ৰোহৰ ভাৱনা গভীৰ কৰি তুলিছিল, যিসকলে শেষ নিশ্বাস পৰ্যন্ত এই গীতটো গাইছিল। তেওঁ কয় যে তেতিয়াৰ পৰাই স্বাধীনতাৰ দীৰ্ঘ সময়ৰ পাছতো এই গীতে ভাৰতবাসীৰ হৃদয়ত দেশপ্ৰেমৰ ভাৱনা জগাই আহিছে। দেশৰ বিভিন্ন প্ৰান্তত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিদ্যালয়, চৰকাৰী প্ৰতিষ্ঠানকে ধৰি সকলো ৰাজহুৱা স্থানত সমাজৰ সকলো শ্ৰেণীৰ লোকে এই গীতটি পৰিৱেশন কৰে। বংকিমচন্দ্ৰ চট্টোপাধ্যায়ে 1875 চনৰ 7 নৱেম্বৰত অক্ষয় নৱমীৰ দিনা বন্দে মাতৰম ৰচনা কৰিছিল। গীতটো প্ৰথমবাৰৰ বাবে তেওঁ উপন্যাস আনন্দমঠৰ অংশ হিচাপে বংগ দৰ্শন নামৰ সাহিত্যিক পত্ৰিকাত প্ৰকাশ পাইছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে গীতটো সোঁৱৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে 1905 চনৰ স্বদেশী আন্দোলনৰ সময়ত এই গীতটোৱে সকলোৰে মাজত দেশপ্ৰেমৰ ভাৱনা অধিক প্ৰবল কৰি তুলিছিল। সেই তেতিয়াৰ পৰাই এই গীতে দেশবাসীক আৱেগিকভাৱে একতাৰ দোলেৰে বান্ধি ৰাখিছে আৰু ভৱিষ্যতলৈও বান্ধি ৰাখিব বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। তেওঁ জনসাধাৰণক আজিৰ দিনটোত দেশমাতৃক সমৃদ্ধিশালী আৰু শান্তিপূৰ্ণ কৰি ৰখাৰ সংকল্প ল'বলৈ আহ্বান জনায়। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনেও বন্দে মাতৰমৰ 150 বছৰীয়া বৰ্ষপূৰ্তিত গীতটো সোঁৱৰণ কৰে। এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে এই গীতে জাতীয়তাবোধ জগাই তুলি প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে বুলি মন্তব্য কৰে। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো লোককে একত্ৰিত কৰাত এই গীতে এটা শক্তিশালী মাধ্যম হিচাপে কাম কৰিছিল। বন্দে মাতৰম গীতটিত থকাৰ প্ৰতিটো শব্দই দেশৰ প্ৰতিগৰাকী নাগৰিকক অনুপ্ৰাণিত কৰি দেশপ্ৰেমৰ ভাৱনা জগাই তুলিব আৰু এখন সমৃদ্ধিশালী ভাৰত নিৰ্মাণত সমৰ্পিত মনোভাৱেৰে কাম কৰিবলৈ উৎসাহিত কৰিব বুলি শ্ৰীৰাধাকৃষ্ণনে আশা প্ৰকাশ কৰে। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতারমন আজি দুদিনীয়া ভ্রমণসূচীরে গুৱাহাটীত উপস্থিত হয়। বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মা আর বিত্তমন্ত্রী অজন্তা নেওগে তেওঁক আদৰণি জনায়। কেন্দ্রীয় মন্ত্রীগৰাকীয়ে বিমানবন্দৰৰ পৰা পোনে পোনে জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্রকল্পস্থলী পৰিদৰ্শনৰ বাবে ৰাওনা হয়। বিত্তমন্ত্রীগৰাকীয়ে প্রকল্পস্থলীত আয়োজিত এটা অনুষ্ঠানত প্রায় 300 যুবক যুবতীৰ সৈতে মত বিনিময় কৰিব। উল্লেখযোগ্য যে অহা বছৰৰ ফেব্ৰুৱাৰীত এই প্রকল্পটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব। প্রকল্পটোৱে ৰাজ্যখন অসমৰ অর্থনৈতিক বিকাশৰ দিশত নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। শ্ৰীমতী সীতাৰমণে ইয়াৰ পাছত সন্ধিয়াৰ ভাগত গুৱাহাটীৰ উজান বজাৰত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান আৰু পাণবজাৰৰ গেটৱে অফ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টাৰ্মিনেল আৰু জেটি উদ্বোধন কৰিব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু পৰিবহণ মন্ত্ৰী চৰণ বড়ো উপস্থিত থাকিব। বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। NDA আৰু মহামিত্ৰজোঁটৰ তাৰকা প্ৰচাৰক আৰু জ্যেষ্ঠ নেতাসকলকে ধৰি অন্যান্য দলৰ নেতাসকলেও ভোটদাতাক আকৰ্ষিত কৰাৰ চেষ্টা চলাইছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঔৰংগাবাদ আৰু কাইমুৰ জিলাত দুখন প্ৰচাৰ সভাত অংশ ল'ব। ইপিনে জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জামুইত এখন প্ৰচাৰ সভাত অংশ লয়। তেওঁ আজি পূৰ্ণিয়াত NDA প্ৰাৰ্থীৰ সমৰ্থনত এটা ৰোড শ্বত অংশ ল'ব। কেন্দ্ৰীয় মন্ত্ৰী তথা RPIৰ নেতা ৰামদাস আথাৱালেই NDA প্ৰাৰ্থীৰ সমৰ্থনত জামুই আৰু গয়াত নিৰ্বাচনী প্ৰচাৰ চলাব। কংগ্ৰেছ দলৰ হৈ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে ভাগলপুৰ আৰু বাংকাত প্ৰচাৰ চলোৱাৰ লগতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে গয়া আৰু ৰোহতাছত নিৰ্বাচনী সভাত অংশ ল'ব। মহাজোঁট বন্ধনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী প্ৰসাদ যাদৱে পূৰ্ণিয়া, আৰাৰিয়া, ভাগলপুৰ আৰু বাংকাত 18 প্ৰচাৰ সভাত অংশ ল'ব। পাটনাৰ কংগ্ৰেছৰ সাংসদ প্ৰমোদ তিৱাৰীয়ে আজি সাংবাদিকৰ আগত কয় যে এইবাৰৰ নিৰ্বাচনত বিহাৰ ৰাজনৈতিক বিপ্লৱৰ সাক্ষী হৈছে। ইপিনে LJP আৰু ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱানে NDAৰ দ্বৈত ইঞ্জিন চৰকাৰৰ ওপৰত বিহাৰৰ জনসাধাৰণৰ প্ৰবল আস্থা আছে বুলি উল্লেখ কৰে। ৰাজ্যখনত অহা 11 নৱেম্বৰত 20 জিলাৰ 122 সমষ্টিৰ বাবে দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। 14 নৱেম্বৰত ভোটগণনা কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এলানি কাৰ্যসূচীৰে আজি সন্ধিয়া বাৰাণসীলৈ ৰাওনা হ'ব। উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁক বিমানবন্দৰত আদৰণি জনাব। শ্ৰীমোদীয়ে কাইলৈ পুৱা বাৰাণসী খাজুৰাহু বন্দে ভাৰত ৰেলৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। তেওঁ লগতে ভাৰ্চুৱেল ব্যৱস্থাৰে লক্ষ্ণৌ, চাহাৰণপুৰ, ফিৰোজপুৰ, দিল্লী আৰু আৰ্নাকুলাম বেংগালুৰু বন্দে ভাৰত ৰেল সেৱাও মুকলি কৰিব। জম্মু কাশ্মীৰত সীমান্ত সুৰক্ষা বাহিনীৰ মুখ্য কাৰ্যালয়ে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মাৰাথন প্ৰদৰ্শনীৰ আয়োজন কৰিছে। এই প্ৰদৰ্শনী দুপৰীয়া 12 বজাত আৰম্ভ হৈছে আৰু সন্ধিয়া 5 বজাত ইয়াৰ অন্ত পৰিব। এই প্ৰদৰ্শনী হৈছে অহা দেওবাৰে জম্মুৰ পালুৱাৰাৰ শ্বহীদ বীৰদেৱ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া বহু প্ৰত্যাশিত জম্মু সীমান্ত সুৰক্ষা বাহিনীৰ মাৰাথন 2025 আয়োজনৰ অংশ। ইয়াৰ উদ্দেশ্য হৈছে বিশাল মাৰাথনৰ পূৰ্বে জনসাধাৰণৰ মাজত দেশভক্তিৰ ভাৱনা যোগাই তোলাৰ লগতে প্ৰতিযোগী, ক্ৰীড়া ব্ৰেণ্ড আৰু সুস্বাস্থ্যৰ বাবে উৎসাহীসকলক একত্ৰিত কৰা। সকলো প্ৰতিযোগীয়ে এই প্ৰদৰ্শনীৰ সময়ছোৱাত নিজৰ নিজৰ পঞ্জীয়ন নম্বৰ আৰু টি চাৰ্ট সংগ্ৰহ কৰিব লাগিব। বলিউডৰ অভিনেতা সুনীল ছেত্ৰীয়ে সকলোকে এই মাৰাথনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ছিডনীত অনুষ্ঠিত NSW অপেন স্কোৱাছ প্ৰতিযোগিতাত ভাৰতৰ ৰাথিকা সুথানথিৰা ছিলনে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। কোৱাৰ্টাৰ ফাইনেলত চেন্নাইৰ 24 বছৰীয়া খেলুৱৈগৰাকীয়ে ছিডনীৰ কাৰেন ব্লুমক 22 মিনিটত 11-8, 11-7, 11-4 পোনপটীয়া ছেটত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বছৰজোৰা বিশেষ স্মৃতিচাৰণ অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিয়ে বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে গীতটো স্মৰণ কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আজি দুদিনীয়া অসম ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হয়। বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে আৰু NSW অপেন স্কোৱাছ প্ৰতিযোগিতাত ভাৰতৰ ৰাথিকা সুথানথিৰা ছিলনে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।